দিতি মণি গগৈ
পাগল তই নেকি?
এই লাৰা কেলা ঘৰ ৰা খোৱা আহোমৰ জাত। এতিয়া ৰাতি হৈছে নহয়, মোৰ মই ৰাতি খেলোঁ, কেলা দিনত নেখেলোঁ। ৰাতিপুৱা ফোন নকৰিবি মোক, মই ৰাতি ভালকে মদ খাই লওঁ, বুজিছ নাই? সাজ পানী, সাজ পানী খাই লওঁ মই। তহঁতে সাজ খাওঁ নহয়, খাওঁ নাখাওঁ? সাজ খাওঁ নাখাওঁ? কেলা সাজ খাওঁ নাখাওঁ? আবে সাজ পানী খাওঁ নে নাখাওঁ কচোন? আৰু লগতে লগত পলু 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 কেলা পলু খাওঁ নাখাওঁ? পলু দিতিমণিক হৈ দেচোন, দিতিমণিক দেচোন, দিতিমণিক দে। মোৰ ৱেবছাইটত কি লিখি থৈছো জাননে? ৱেবছাইটত যাবি, তাতে দেখিবি আহোমৰ নাম লিখা আছে তাতে। আহোম, মই আহোম খেদিবলৈ আহিছো এতিয়া, অসমৰ পৰা আহোম খেদিম কেলা, এটা এটা আহোম। ঐ ইয়াৰ পৰা যদি নপলা নাইট কেলা কুমতি মেলিম। নাইট কুমতি কেনেকে মেলে জাননে? ঐ নাইট কেনেকে কুমতি মেলে কচোন, ক তোৰ নাইট কেনেকে? মই ৰ ৰ মাৰ কথা বাদ দে, এতিয়া নাইট কুমতিটো কেনেকে মেলে কচোন?
মই লৈ আহিম।
লৈ যা, এই যদি বিৰাশী পই লৈ গলে ভালে পাওঁ মই। ঐ লাউৰা, নাইট যে নাইট যে কুমতিটো মেলিম, মই শুন, এটা 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 পিতলৰ বাতি আনিম, ডাঙৰ হাতী খুজীয়া বাতি, বুজিছ? আৰু তাৰপিছত দুটা নহয় পাঁচটা আঠটা কুমতি পেলিম, আৰু তোক বান্ধিম, আৰু বান্ধিম হাতে ভৰিয়ে বান্ধিম, কুমতি পাঁচটা সোমাম, সোমাই বাতি দি ঢাকি দিম কেলা নাইট, বুজিছ?
তোৰ দমেই নাই
লাৰা কেলা,
দমেই নাই এইটো।
তোৰ নামটো কচোন এতিয়া?
নহয়
তোৰ তোৰ নাম ক কেলা, তোৰ নাম, মোৰ নাম নালাগে, তোৰ নাম ক। তোৰ নাম ক, বৰ্তা কুকুৰ, মই কেলা কুকুৰ হয় নহয়, মই কুকুৰ হয় নহয় কেলা?
কুকুৰ পোৱালি কেলা ৰেণ্ডিকি পাতি,
তোৰ ঘৰ ক'ত কৈছো? এই তোৰ নম্বৰটো ৰৌচন চলিহাক দিওঁ নেকি কেলা? ৰৌচন, ৰৌচন এটা, শুন, ৰৌচন এটা মহা আহোম, বুজিছ নাই? তাৰ 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 মাচুল বহুত বেছি আছে, সি একে ঘোচাই তোক বগৰাই দিব, ৰৌচন, বুজিছ? ৰৌচন চলিয়া আছে নহয়, হা আছে নাই ৰৌচন চলিয়া? তোৰ সোণাৰী থাক হয় নে, সোণাৰী হয় নে, সোণাৰী, সোণাৰী, সোণাৰী কেলা, সোণাৰী নে শিৱসাগৰ, 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 শিৱসাগৰ হয় নে, ডিব্ৰুগড় কেলা নে তিনিচুকীয়া? এতিয়া দিতিমণিৰ কথা কচোন, দিতিমণি, এই ৰাতিপুৱাটো ফোন কৰি দিতিমণিৰ কথা কৈছিলো, দিতিমণি গগৈ, সেইজনী বিয়া কৰাবি নেকি তই? শুন, দিতিমণি বিয়া কৰাবি নেকি তই?
কি হ'ল তোৰ?
দিতিমণিক বিয়া কৰাবি নেকি? ৰাতিপুৱা 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 ফোন কৰি পেলাই দিতিমণিৰ কথা কৈছ নে? দিতিমণি গগৈ, তই ঘোঁৰা খোৱা, শুন, শুন শুন, তোক মই এজনী ঘোঁৰা খোৱা আহোমণি এজনী দি দিওঁ, তোক বিয়া পাতি দিওঁ কেলা, তোক বিয়া পাতি দিওঁ, মই শুন, মই বিয়া পতা উস্তাদ, মই মই বিয়া, মই মই বিয়া পাতো, মই ল'ৰা ছোৱালী বিয়া পাতো, তই এটা আহোম হ'লে তোৰ আহোমণি এজনী মই দি দিম, দিতিমণিৰ লগত বিয়া বিয়া কৰাব ইচ্ছা আছে নেকি?
এই
তোক দিতিমণি বিয়া কৰাব মন আছে নেকি? আছে,
যোগ্য নহয়, তই বুজি ল, যদি তোৰ দম আছে তই আহোমৰ পাংগালৈ চা, তোক ইমানটোৱেই কলো,
আহোম খেদিম মই, এটাও আম নাথাকে, এটা যাবি চাবি, ঘোঁৰা খোৱা আহোমৰ জাত কেলা, পলু খোৱা আহোমৰ জাত। তোক থাইলেণ্ডলৈ খেদিম।
তোৰ মুখত মই মতি দিম ইউৰেছিয়ান, গো বেক ইউৰেছিয়ান, দিছ ইজ এছিয়া, দিছ ইজ
সুৱৰ। তই এটা মহা অসুৰ হয়, তই আহিছ ক'ৰ পৰা? পলৰিয়া চালা, পলৰিয়া, পলৰিয়া,
দিছ ইজ নট ইয়ৰ ইউৰেছিয়া, আণ্ডাৰষ্টেণ্ড? তই যিমানৰ মানুহ সিমানত থাকিবি, তই আমাৰ কণীটো চুপি থাকিবি।
ঠিক আছে, চুপু দে,
নব বৰ ঠাকুৰ,
চুপিয়া চুপি, তোৰ গুটিটো যে সৰু বহুত,
তই চুপি থাকিবি।
আহোমৰ গুটিবিলাক বৰ সৰু সৰু,
বৰ ঠাকুৰ,
আহোমৰ গুটিবিলাক বৰ সৰু সৰু, চাইনিজৰ গুটিবিলাকো বৰ সৰু সৰু, কেৰা আঙুলি সমান,
বৰ ঠাকুৰ, তই আমাৰ
কেৰা আঙুলি সমান গুটি, কেলা কেৰা আঙুলি সমান গুটি, এই আফ্ৰিকানৰ নিচিনা নহয়, ডাঙৰ দীঘল দীঘল
গুটি, উঠি আহিলেও তই আহোমৰ নোম এডালো হিলাব নোৱাৰ।
চাই থাকচোন, তই চাই থাক,
বৰ ঠাকুৰ,
বৰ ঠাকুৰ,
এই অভিনৱ বৰ ঠাকুৰ, বৰ কুকুৰ,
মই কুকুৰ, মই কুকুৰ, কেলা কুকুৰটো কুকুৰৰ ইংৰাজীটো কি কচোন? ডগ, কুকুৰৰ ইংৰাজী শব্দটো হ'ল ডগ, ডগটো উল্টাই দে কেলা, ডি অ জি, তাক উল্টাই দে, কি হয়? ডি অ জি, ডি অ জি,
দৰকাৰ নাই,